এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত 12-দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাও অগণন গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। গ্ৰন্থমেলাথলীত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই আলোচনাত ভাৰতীয় প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰযুক্তিয়ে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত মুকলি কৰা সম্ভাৱনাৰ কথা উল্লেখ কৰাৰ লগতে অনুবাদ সাহিত্যৰ প্ৰয়োজনৰ কথাও প্ৰকাশ কৰে। অনুষ্ঠানত নেশ্যনেল বুক ট্ৰাষ্টৰ অসমীয়া বিভাগৰ সম্পাদক দীপ শইকীয়াই অংশ লৈ গ্ৰন্থৰ ক্ষেত্ৰত সম্পাদনাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। অধ্যাপক গংগাপদ চৌধুৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপদেষ্টা নবীন বৰুৱা, ক্ষীৰোদ কুমাৰ গোস্বামী, ডঃ বসন্ত কুমাৰ ভূঞা আৰু সদস্য দেৱাশীষ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। সন্ধিয়া পশ্চিমবংগৰ বিশিষ্ট লেখক, ইতিহাসবিদ তথা অধ্যাপক হিন্দুল সেনগুপ্তৰ সৈতে অন্তৰংগ আলাপৰ অনুষ্ঠানটি পৰিচালনা কৰে বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি গ্ৰন্থমেলাথলীত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। সময় আৰু সমাজৰ বিভিন্ন প্ৰত্যাহ্বান নেওচিও সমাজৰ একাংশ লোকে দুৰ্গতসকলৰ সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি প্ৰচাৰ কৰা দৃষ্টিপাত অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা তিনিগৰাকী ব্যক্তি, KRU 365 নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্পএইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জলিনা দেৱচৌধুৰী আৰু বাটে পথে অৱহেলিত অনাদৃত হৈ ঘূৰি ফুৰা কুকুৰ মেকুৰী প্ৰতিপালন কৰা সংগঠন অভিনৱ প্ৰয়াসৰ অধ্যক্ষ উৰ্মিমালা দাসে এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে ইচ্ছাৰ দৃঢ়তা থাকিলে বিভিন্ন বাধাকো নেওচি লক্ষ্যত উপনীত হ'ব পাৰি। দৃষ্টিহীনসকলৰ বাবে কাম কৰি অহা ভৃগু বৰঠাকুৰে এই অনুষ্ঠানত কেইবাগৰাকীও দৃষ্টিহীন শ্ৰোতাৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সহায়ৰ বাবে পৰামৰ্শ দিয়ে। অনুষ্ঠানত অঞ্জলিনা দেৱচৌধুৰীয়ে শিক্ষাৰ পৰা বঞ্চিত শিশুসকলৰ দক্ষতা বিকাশ কৰি কিদৰে সমাজৰ মূলসুঁতিলৈ উভতাই আনিব পাৰি সেই বিষয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা জানিবলৈ দিয়ে। একেদৰে উৰ্মিমালা দাসে অনুষ্ঠানত কয় যে সাম্প্ৰতিক সময়ত একাংশ লোকৰ হিংস্ৰ মানসিকতাৰ বাবে পশু পক্ষীৰ অস্তিত্বৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। তেওঁ লগতে এনে নিৰাশ্ৰয় জন্তুৰ চোৱা চিতাৰ বাবে নিজৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে কৰি থকা কামসমূহৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোৰ আগধৰে ৰাজীৱ লোচন বৰঠাকুৰে বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানে স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো 2022-23 চনৰ 14 লাখ আৰু 2023-24 বৰ্ষত 27 লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য 42 লাখ টকা স্থিৰ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখন জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ৰাজ্যিক পক্ষী দেওহাঁহ, ধনেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ ইত্যাদি প্ৰাণীকুলৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পোৱা যায়। পৰ্যটকৰ বাবে উদ্যান কৰ্তৃপক্ষই নতুনকৈ এটা ট্ৰেকিং পথ সাজু কৰিছে বুলিও জানিবলৈ দিয়ে। অহা জানুৱাৰী মাহত এই পথটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিৱেশন লখিমপুৰ চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰে পৰা 3-দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱাৰ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বিভিন্ন বিষয় আলোকপাত কৰে। দুপৰীয়াৰ ভাগত অসমৰ ভিন ভিন তিনিটা ক্ষেত্ৰত সম্ভাৱনা বহন কৰা তিনিগৰাকী উদীয়মান যুৱকক লৈ এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। আবেলি উত্তৰ লখিমপুৰ চহৰৰ মাজেৰে এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে অংশ লয়। শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত 3-দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ 37খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে আজি এই সভাপতি আৰু প্ৰধান সম্পাদক বাছনি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত এই অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰিমিং কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। নিশা 8 বজাত এই অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শ্ৰোতাসকলে শুনিবলৈ পাব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।